श्रीमद्भागवत प्रथम स्कंद अष्टादश अध्याय कहंती सुत शुद्ध चेता सुणस कल ब्रह्म वेता। श्री सुत उवाच द्रोण कुमार शस्त्रार्हाते जे राजा वंची गर्भगते कृष्णर अनुग्रह भावे नमला जननीर गर्भे ब्राह्मण कोपे साप देला तक्ष के मर तु बोईला तेणु तक्षकता कुबले बेगे दंशिला गंगा जले मरण जानी महीपति हृदय चिंतिला जदुपति हरि महिमा परिमाणी व्यास को मर मुख सुणी छाड़ीन सर्वसंग हेले जे जीव ज्ञान तत्व बड़े गंगारे छाड़ी निज प्राण गोविंदे पशिला शरण कृष्णर गाथा गुण पंती जे नित्य हृदय चिंतंती कृष्णर कथा मृत तुंडे कही रोमांच निज पिंडे सर्वदा पाद जे स्मरंती मरणे किबा तांको भीति से राजा जेते दिन थिला संसारे कलिन पशिला नंद नंदन जेते बेले तनु छाड़िले बही तले तक्षणे अधर्म पुरुष कलिए संसारे प्रवेश से राजा ताकु स्थान देई सारंग प्राय सार खाई कृशल कर्म जे करती से फल ए देहे भुंजती इतर चिंता न लागई जे शुभ कर्मे नित्य थाई से कली जुग भयंकर स्वभावे सुबुद्धि गभीर निरते अप्रमत्त होई सिंहर प्राये विक्रमई प्रमत्त प्राय बाल मध्ये से कली बिहरे आनंदे से परीक्षित गुण गाथा जहि प्रकाश कृष्ण कथा प्रसंगे कही लई एबे जेणु पूछिल प्रिय भावे कृष्णर जेते गुण गाथा जे साधु जन मध्ये कथा तार महिमा शुद्ध चित्ते कही बंचंती साधु संते नित्यताहार पद चिंती निश्चय गोविंदे पसंती सुत वचन सुनी करने मन आनंदे मुनि जने पर प्रसारी जने जन सुतंकु करंती कल्याण। ऋषि जन उवाच निर्मल जस गुण देही चिर जीवने रह तुहि आंभे जे नर देहे बही तोर निकटे शुभे थाई कृष्ण अमृत कथा मान तोर वचनु कर्णे पान करि वंचिलु दिना केते सुसाधु संगर आयत्ते ए यज्ञ कर्मे आंभ चित्त वेद वचने मोहगत ए यज्ञ धूमे धूमाकूल आंभर आत्माहीन बल फुटिलु यज्ञ बाटे भ्रमी पथुकी जेने पथ श्रमी तुजे आंभर श्रम जाणी कृष्ण अमृत कथा वाणी पान कराई श्रुति मार्गे रखिल आंभ प्राण बेगे हरिभकत जन संगे जे क्षणे बंचे नर अंगे ता संगे स्वर्ग भोग मोक्ष केतुल्य करिब प्रत्यक्ष एणु जे करे साधु संग तरई ए भव तरंग प्राणी वांछित आशा एते अधिक क्लेश ए जगते कृष्ण कथारे रस जेते ताहा आस्वादी शुद्ध चिते केबार सज्ञ ताहा तेजे कर्ण जिह्वारे सुखे भुंजे যাহার গুণ অন্ত নাহি স্বভাবে নির্গুণ বোলাই ভববিরঞ্চি যার অন্ত প্রমাণী ন পারে জগত এণু ভকত প্রাণীঙ্কর ভাবুক মধ্যে তুম্ভে বর মহত জনঙ্ক শরণ যাহার অভয় চরণ শ্রীকৃষ্ণ উদার চরিত বিশুদ্ধ রসে আম্ভ চিত্ত লোভিলা মধুকর প্রায়ে ভুমুনি কর তু সদয়ে কহ গোবিন্দ রস কথা জেনে ছাড়িবু ভব ব্যথা সে মহাভাগ পরীক্ষিত ভকত মধ্যে বুদ্ধিমন্ত ব্যাস নন্দন মুখুবাণী সানন্দে গঙ্গা তীরে শুনি কৃষ্ণর পাদ পদ্মগন্ধে ভৃঙ্গ যে সনে মকরন্দে গরুড় ধ্বজ পাদ মূড়ে প্রাণ নিবেশি গঙ্গা জলে পশিলা সর্বসুখ তেজি হরিচরণ ভাবে ভজি তার চরিত যোগ সার সে যে ভকত মধ্যে বর অনন্ত চরিত সংযুত যে কর্ম কলে পরীক্ষিত কহ সকল আম্ভ আগ তুম্ভে সহজে মহাভাগ শুনি কহন্তি সুত মুনি বিপ্রঙ্ক ভাবে ভাব ঘেনি সুত উবাচ বোলন্তি ভাগ্য এ মোহর বৃদ্ধঙ্ক মধ্যে পুরস্কার বিলোমে জন্ম মূল ভিলি সৎকুল মধ্যে গণ্য হেলি মহত জনঙ্কু যে পাই তার দুষ্কৃত দোষ কাহিঁ শ্রীকৃষ্ণ নাম যে গুণন্তি যে অবা শ্রবণে শুণন্তি তাঙ্কর কথা কি কহিবা তাঙ্কু সমান অছি কেবা সে হরি সর্বঘটে থাই শরণ রক্ষণ বোলাই অনন্ত শক্তি যে অনন্ত মহান্ত গুণ নাহি অন্ত ব্রহ্মাদি দেব ঋষি যেতে যাওনু রোধে বেদ পথে যোগ সমাধি তপে চিন্তি যে লক্ষ্মী কটাক্ষ ইচ্ছন্তি সে লক্ষ্মী সর্বগুণ ছাড়ি তার চরণে চিত্ত বড়ি নিত্যেব সই বক্ষস্থলে ধ্যান নিরোপি পাদ মূলে কৃষ্ণর পাদ পদ্ম রজে নিষ্কাম মার্গে নিত্যে ভজে যাহার পাদ নখ লাগি স্বভাবে গঙ্গা সৌভাগি সে গঙ্গা জল এ জগতে পূজন্তি বিরঞ্চি সহিতে সে গঙ্গা নাম উচ্চারিলে প্রাণী তরন্তি পাপু ভলে এণু মুকুন্দ নাম বিনে সংসারে কেবা উচ্চারণে সে কি পদার্থ এ জগতে চিন্তি ন পারে মুনি সন্থে যার চরণে সিদ্ধ গণে সমাধি যোগ আচরণে ছাড়ি বিষয় মুনিগণ নিত্যে করন্তি সুমরণ ভক্তি সমাধি দৃঢ়াসনে তরিলে সংসার বন্ধনে হে আর্যমণ মুনি যেতে তুম্ভে যে পচারিল মোতে কহিবি কৃষ্ণর মহিমা যে ওবা তার গুণ সীমা কে ও বাপারে মুখে কহি জেহ্নে গগন অন্ত নাহি কৃষ্ণ মহিমা সেহি মতে যে পক্ষী উড়ি পারে যেতে তার বারতা সে জানন্তি অধিকে ন পারন্তি চিন্তি এণু পণ্ডিত জন যেতে জ্ঞান বিচারিয়ে জগতে কৃষ্ণর মহিমা বিচারে সহস্র জন্মে কেবা পারে এবে হো শুণ বিপ্রজনে হরিচরিত শুদ্ধ মনে সে পরীক্ষিত একদিনে মৃগয়া অর্থে গলা বনে মৃগ ন পাই ঘোর বনে ক্ষুধিত তৃষিত বদনে জল ন পাই পথশ্রমে মিলিলা মুনিঙ্ক আশ্রমে দেখই এক বৃক্ষ তলে ব্রাহ্মণ আসন নিশ্চলে আনন্দে মুদ্রিত লোচনে আত্মানিবেশি যোগ ধ্যানে নিশ্চল আত্মা মন বুদ্ধি পবন নব দ্বারে রুন্ধি ইন্দ্রিয় গণ প্রত্যাহারে ধ্যানিন প্রবেশ শূন্যপুরে আধার লিঙ্গ নাভি হৃদে কণ্ঠমণ্ডল ভুরু মধ্যে মন পবন ব্রহ্মরন্ধ্রে নিবেশী অছন্তি আনন্দে যোগ নিশ্চল ব্রহ্মভূত তিনি বিকারু সে অতীত প্রকীর্ণ জটাভার শিরে হরিণ চর্মর উপরে হেমন্ত বিপ্রকুয় নাই তৃষিতে কণ্ঠ শুষ্ক হই জল মাগিলা মহারাজা ইচ্ছই আপনার পূজা উদক তৃণ ভূমি আদি অতিথি পূজার প্রসিদ্ধি অর্ঘ্য সুনুত সাধু বাণী নলভি কোপে নৃপমণি মনে বিচারে মহারাজ অবজ্ঞা কলা মোতে দ্বিজ ক্ষুধা তৃষার বলে মন ক্ষণ ক্ষণ কে অচেতন প্রচন্ড ক্রোধ কোপানলে মৃত উরগ ধনু হুড়ে ব্রাহ্মণ গলে নেই দেলা তক্ষণে নিজ পুর গলা সে পরীক্ষিত নৃপমণি ব্রাহ্মণ কথা মনে গুণি সর্ব ইন্দ্রিয়র নিবৃতি নয়ন বুঝি কিম্পাছন্তি কিবা এ রাজাঙ্ক আগত নিমিত্তে করি দৃঢ় ব্রত তেণু এ কপট এহার নিশ্চল সমাধি গোচর কিবা এ রাজার আগত নিমিত্তে করি দৃঢ় ব্রত তেণু এ কপট এহার নিশ্চল সমাধি গোচর এতে অবজ্ঞানর দেহে ক্ষত্রিয় জন্মে কেবা সহে এমন্তে গলা নরনাথ তক্ষণে ব্রাহ্মণর সুত বাড়ক সঙ্গে ক্রীড়া করে তেজে অনল রূপ ধরে রাজার আগমন কথা পিতার যে মন্তব্যবস্থা বাড়ক মুখু শুণি কোপে মিলিলা পিতার সমীপে পিতার গড়ে সর্প দেখি কোপে চঞ্চল কলা আখি সংসার ধর্ম যে পাড়ক দেখ তাহার অবিবেক শ্বানর প্রায় চেষ্টা কলা দাসতা স্বামীকু লঙ্ঘিলা ব্রাহ্মণে ক্ষত্রিয়ঙ্কু বরি যজ্ঞরে দ্বার পাড় করি শ্বানর প্রায় দ্বারে থান্তি সে ভাণ্ডে ভোজন ইচ্ছন্তি উৎপত্থ প্রাণী দণ্ড অর্থে যে কৃষ্ণ থিলে জগতে সে যেণু নিজ পুরে গলা তেণু এ অন্যায় চিন্তিলা এ প্রাণী সংসারে রহিলে ধর্ম নথিব এথি ভলে দেখ মোহর বিপ্রপণ করিবি এথির কারণ এমন্ত বাড়কঙ্কু কহি রঙ্গ নয়নে রোষ বহি কৌশিকী জলে হস্ত ভরি মার্জনা চমন করি রাজা উদ্দেশ্য করি মনে বজ্র প্রহারণ বচনে বলই অধর্ম বিচার অন্যায় কলা এপামর আজ হুঁ শপত দিবসে তক্ষক আসি মহারোষে তার শরীর বেগে খাউ এ পাপি জগতে ন থাউ মোর পিতার দ্রোহকারী সে কিম্পা থিব দেহ ধরি এমন্ত সাপ তাকু দেই মিলিলা পিতা পাশে যাই পিতার গড়ে সর্প দেখি কান্দই অতি দুঃখে দুঃখী পুত্র রোদন কর্ণে শুনি ধ্যান তেজিলা বিপ্রমণি শ্যাঙ্গিরস নিজাসনে চাহিলা উন্মীল লোচনে আপনা গড়ে সর্প দেখি উঠিলা আসন উপেক্ষি গড়ারু সর্পকু পকাই পুচ্ছই পুত্র মুখ চাহি হে পুত্র কান্দু কিস অর্থে কে প্রাণী শোক দেলা তোতে পিতা বচন শুনি বলা সংক্ষেপি সকল কহিলা হে তাত শুণ মোর বাণী মৃগয়া আসি নৃপমণি মৌন ব্রত তোর দেখি স্বধর্ম কলা সে উপেক্ষি মৃত উরগ তোর গড়ে দেই চলিলা অবহেলে মু তাকু জানি সাপ দেলি তক্ষকে মর তু বইলি এবে তো গড়ে সর্প চাহি ভয়ে কান্দই দূরে রহি পুত্র বচন শুনি কর্ণে কোপ বসিলা বিপ্রমনে পুত্রকু চাহি কোপ ভরে বলই নিষ্ঠুর উত্তরে অল্প অপরাধে তুহি ए कर्म कलु किस पाई से भागवत पुण्य देही ए सापता को न जोगाई अहो आश्चर्य देख कथा सुनी मो मने गरु व्यथा अल्प अपराधे देख दुर्बुद्धि बिहिलु बाळक जहार भुज आश्रय करी धर्म संपद सुख श्री प्रजाए सुखीण भुंजंती से कि कहारे द्रोह चिंती विष्णुर अंश नरपति के अछि तारे द्रोह चिंती एबे राजार अंते मही चौर्य बल दर्प बही अरक्ष मेष जुथ प्राय लोकन शिवे चोर भये धन हरिबे अन्यो अन्ये प्रजाप शिवे घोर बने निर्भये पशुंकु हिंसिबे परर मणि न मानिबे अनाथ होइब संसार से पाप होइब आम्भर धर्म छाड़ब चारिपादे जे बाबीहित अच्छी बेदे वर्ण आश्रम जे आचार ए तीनि धर्म जे बेदर से धर्म तेजी अभ्यंतरे पशिबे अधर्म बेभारे सर्वे बुड़ीबे अर्थ कामे पंचीबे स्वान कपि धर्मे ए धर्म पाल नरपति सुकृतवंत चक्रवर्ती साक्षाते महाभागवत से राज ऋषि परीक्षित कला जे तीनि अश्वमेधि आगम निगम प्रसिद्धि क्षुदातृ सारे बुली बने मिलिला मोहर आश्रमे ताहंकु शांति तु न कलु विशेषे घोर साप देलु से आम्भ साप्य योग्य नोहे अशेष धर्मे देह बहे एमंते कृष्ण मने ध्याई ब्राह्मण बोधे त्राही त्राही निष्पाप भृत्य कुए बड़े द्रोह चिंतिला मही तले अल्प बुद्धि ए बाळक एहार मने कला दुख भोनाथ करुणा सागर बाळक दोष क्षमा कर निंदा कपट अवज्ञान सापताड़न आदि मान कला प्राणी की प्रतिकृत न करे जे तोर भकत तोहर भकत जे जन कोपन अवसे तार मन प्राणी अपराध सहे तोहर भावे चित्त बहे अति अन्याय कर्म मोर मुकर्महीन दुराचार निरपराधे द्रोह चिंती ए मोर चित्ते गरु भ्रांति देव हेलन कर्म मोर निश्चिल भिली दामोदर दुख मूल भिबिनी कटे ए घोर संसार संकटे एमंते पुत्र अपराधे महत साप अपवादे अनुतापित विप्रवर बोले गोविंद रक्षा कर हरि हरि बोल राजा जे अपराध कला से कथा चिते न घेनिला ए नर लोके साधु जेते कोपन बसे तांक चिते प्राणीक दोषन घेनती स्मृति रे हर सनुहती पर दुख रे दुखी होती समदृष्टि रे आत्मा चिंती से साधु जनक कथा केबे हेनु अन्यथा भूलई दास जगन्नाथ भाषा प्रबंधे भागवत सुजन जनक रहिते जेबा प्रकाश मोर चिते सुजने न घेनी बदोष मु तुम्भ दासंकर दास सुजने न घे निबदोष मु तुम्भ दासंकर दास हरिहरि बोल इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथम स्कंधे विप्रशाप पोलंबनम् अष्टादश अध्यायः।